এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ, 2025-26 বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 7 লাখ কোটি টকা অতিক্ৰমৰ বিষয়ে ৰাজ্যপালৰ সম্ভাৱনা, বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল আজি অসমত উপস্থিত, তামোলপুৰত আয়োজিত অনুষ্ঠানত বাক্সা, ওদালগুৰি আৰু তামোলপুৰ জিলাৰ 4,868গৰাকী সম্ভাৱ্য উদ্যোগীক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ, অসম লোকসেৱা আয়োগৰ 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল ঘোষণা আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি তৃতীয়খন খেলত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ আৰু মোৰ সৈতে আছে পুলক গগৈ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে আজি অসম বিধানসভাৰ অধিৱেশন আৰম্ভ হয়। ৰাজ্যপাল শ্ৰী আচাৰ্যই নিজৰ ভাষণৰ আৰম্ভণিতে ভাগৱত গীতাৰ বাণী আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ মানৱতাবাদৰ আদৰ্শৰ কথা উল্লেখ কৰে। তেওঁ লগতে অসমৰ অৰ্থনৈতিক যাত্ৰাপথৰ বিষয়ে আলোকপাত কৰে। ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 2025-26 বিত্তীয় বৰ্ষত 7 লাখ কোটি টকা অতিক্ৰম কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে।
মহিলা এবং বাল বিকাশ কে মাধ্যম সে আসাম মে বচ্চোঁ কো প্রারম্ভিক দেখভাল আর মাতৃ পোষণ কি নিউ মজবুত কি গই। বর্তমান মে 62,142 আঙ্গনবাড়ি কেন্দ্র চল রহা হয়, জো 28.7 লাখ সে অধিক বচ্চোঁ, গর্ভবতী মহিলাওঁ আর স্তনপান করানে বালি মাতাওঁ তক সেবা সুলভতা বড়ানে কে লিয়ে 9054 মডেল আঙ্গনবাড়ি কেন্দ্র নির্মাণ, জিনমে সুরক্ষিত ভবন, স্বচ্ছতা, পেয়জল আর দিব্যাঙ্গ কুল সুবিধায় হোঙ্গি। আসামে স্কুল শিক্ষা কে তহত 11.79 লাখ সে অধিক কিতাবে বিতরিত কি গই হ্যাঁ।
বিধানসভাৰ অন্তিমখন বাজেট অধিৱেশনৰ কাম কাজ আৰম্ভ হোৱাৰ সময়তে কংগ্ৰেছ, AIUDF, ৰাইজৰ দল, CPIMৰ সদস্যসকলে সদনৰ মজিয়ালৈ উঠি আহি শ্লোগান দিয়াৰ লগতে প্লে কাৰ্ড প্ৰদৰ্শন কৰে। বিৰোধী সদস্যসকলে অধ্যক্ষৰ আসনৰ সন্মুখত বহি ৰাজ্যপালৰ ভাষণৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাজ্যপালৰ ভাষণৰ পাছতে অধ্যক্ষই দিনৰ 12 বজালৈ বিধানসভাৰ কাম কাজ স্থগিত ঘোষণা কৰে। 12 বজাত সদন পুনৰ মিলিত হোৱাত বিত্তমন্ত্ৰী অজন্তা নেওগে বিত্ত বিভাগৰ দুখন ৰাজপত্ৰিত অধিসূচনাৰ লগতে 2022-23 আৰু 2023-24 বিত্তীয় বৰ্ষৰ প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে মন্ত্ৰী ডাঃ ৰনুজ পেগুৱে উত্তৰ লক্ষীমপুৰ বিশ্ববিদ্যালয় সংশোধনী অধ্যাদেশ 2026 আৰু মন্ত্ৰী যোগেন মোহনে সমবায় বিভাগৰ 2024-25 বিত্তীয় বৰ্ষৰ বাৰ্ষিক প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। মন্ত্ৰী নন্দিতা গাৰলুচাই ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ 2023-24 বিত্তীয় বিভাগৰ প্ৰশাসনীয় প্ৰতিবেদন আৰু মন্ত্ৰী প্ৰশান্ত ফুকনে 2024-25 বিত্তীয় বৰ্ষৰ প্ৰশাসনীয় প্ৰতিবেদন দাখিল কৰে। ইয়াৰ পাছতে ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন আৰু সমৰ্থন কৰা হয়। মন্ত্ৰী অজন্তা নেওগে আজি 2025-26 বৰ্ষৰ মঞ্জুৰিৰ বাবে পৰিপূৰক দাবী আৰু বিনিয়োজনসমূহ উত্থাপন কৰে। ইয়াৰ পাছতে বিধানসভাৰ আজিৰ দিনটোৰ কাৰ্যক্ৰমণিকাৰ অন্ত পৰে। উল্লেখযোগ্য যে 4-দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত 15 অসম বিধানসভাৰ বাজেট অধিৱেশনত কাইলৈ 2026-27 বৰ্ষৰ অন্তৰ্বৰ্তী লেখানুদান উত্থাপন কৰা হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে লেখানুদান দাখিল কৰিব। বাজেট অধিৱেশনত পৰৱৰ্তী 3 বা 6 মাহ ৰাজ্যখন চলিবৰ বাবে প্ৰয়োজনীয় পুঁজিত মঞ্জুৰি দিয়া হ'ব। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে 3-দিনীয়া ভ্ৰমণসূচীৰে নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল আজি সন্ধিয়া অসমত উপস্থিত হৈছে। মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অহা 12-জনীয়া দলটোক ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ লগতে কেইবাগৰাকীও বিষয়াই বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত আদৰণি জনায়। দলটোৱে কাইলৈ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেলৰ সৈতে আলোচনাত মিলিত হ'ব আৰু বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'ব। দলটোৱে পৰহিলৈ বিভিন্ন ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে নিৰ্বাচনৰ বিষয় লৈ আলোচনা কৰিব। দলটোৱে 18 ফেব্ৰুৱাৰীত ৰাজ্যৰ 100গৰাকী বুথ পৰ্যায়ৰ বিষয়াৰ সৈতেও মত বিনিময় কৰিব। তদুপৰি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও নিৰ্বাচন আয়োগৰ দলটো আলোচনাত মিলিত হ'ব। সেইদিনা বিয়লি দলটোৱে এখন সংবাদমেল সম্বোধন কৰিব। মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি তামোলপুৰ জিলাত আয়োজিত অনুষ্ঠানত বাক্সা, ওদালগুৰি আৰু তামোলপুৰ জিলাৰ সম্ভাৱ্য উদ্যোগীসকলক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হয়। এই অনুষ্ঠানত তামোলপুৰ জিলাৰ 1,131গৰাকী, বাক্সা জিলাৰ 1,233গৰাকী আৰু ওদালগুৰি জিলাৰ 2,404গৰাকী হিতাধিকাৰীকে ধৰি মুঠ 4,868গৰাকী হিতাধিকাৰীক ধন বিতৰণ কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই অনুষ্ঠানত ধনৰাশি বিতৰণ কৰি দিয়া ভাষণত এই আঁচনিয়ে যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি তোলাৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি উল্লেখ কৰে। এই অভিযানৰ জৰিয়তে ৰাজ্যৰ 75,000 যুৱক যুৱতী উপকৃত হ'ব আৰু এতিয়ালৈকে 48,000ৰো অধিক যুৱক যুৱতীয়ে এই আঁচনিৰ সুবিধা লাভ কৰিছে বুলি তেওঁ প্ৰকাশ কৰে।
আত্মনিৰ্ভৰ অভিযানত সৰ্বমুঠ 75,000 যুৱক যুৱতী উপকৃত হ'ব আৰু এই পৰ্যন্ত আমি 41,869 গৰাকী যুৱকক এই পুঁজি বিতৰণ কৰিবলৈ সক্ষম হৈছো। যোৱাকালি মই নগাঁৱত আছিলো, নগাঁৱত পুঁজি বিতৰণ হল, আজি তামোলপুৰ, কালি মই ডিফুলৈকে যাম। এই ধৰণে আমি ফেব্ৰুৱাৰী মাহৰ ভিতৰত CM AAA 2.0 হিতাধিকাৰীসকলক আমি পুঁজি বিতৰণ কৰিম।
এই অনুষ্ঠানত BTCৰ মুৰববী হাগ্ৰামা মহিলাৰী, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু তামোলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা উপস্থিত থাকে। মুখ্যমন্ত্ৰীয়ে আজি ভাৰ্চুৱেল ব্যৱস্থাৰে জিলাখনৰ 4খন নৱনিৰ্মিত দলং মুকলি কৰে। সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে সমাগত নিৰ্বাচনত BTCৰ 15খন আসনৰ ভিতৰত BJPয়ে 4ৰ পৰা 6খনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলি উল্লেখ কৰে। বাকী আসনসমূহৰ সন্দৰ্ভত BPF আৰু UPPL দলক আলোচনা কৰি লবলৈ মুখ্যমন্ত্ৰীয়ে আহান জনায়। কাইলৈ ডিফুত কাৰ্বি আংলং, ডিমা হাছাও আৰু পশ্চিম কাৰ্বি আংলঙৰ মুঠ 1,944গৰাকী উদ্যোগীৰ মাজত প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ কৰা হ'ব। এই উপলক্ষে কাইলৈ ডিফুৰ KASA ক্ৰিকেট ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডঃ তুলিৰাম ৰংহাং আৰু মন্ত্ৰী নন্দিতা গাৰ্লোচায়ো অংশ ল'ব। আঁচনিখনৰ দ্বিতীয় পৰ্যায়ত কাৰ্বি আংলং জিলাৰ 1,002গৰাকী, ডিমা হাছাওৰ 487গৰাকী আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ 457গৰাকী উদ্যোগীৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হ'ব। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
অসম লোকসেৱা আয়োগে আজি ৰাজ্য চৰকাৰৰ বিভিন্ন পদত নিযুক্তিৰ বাবে সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষা 2024ৰ ফলাফলসমূহ ঘোষণা কৰিছে। এই পৰীক্ষাত 288গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। এইবাৰ অসম অসামৰিক সেৱাত নিহাৰ ৰঞ্জন ডেকা আৰু অসম আৰক্ষী সেৱাত ভাস্কৰ জ্যোতি মেধিয়ে প্ৰথম স্থান লাভ কৰিছে। প্ৰাৰম্ভিক পৰীক্ষাত 41,612গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল। মূল পৰীক্ষাত 3,243গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ইয়াৰে 879গৰাকী প্ৰাৰ্থীক মৌখিক সাক্ষাৎকাৰলৈ আমন্ত্ৰণ কৰা হৈছিল। আয়োগে 45টা অসম অসামৰিক সেৱা, 20টা অসম আৰক্ষী সেৱা, 51টা কৰ পৰিদৰ্শক, 9টা খণ্ড উন্নয়ন বিষয়াসহ ভিন্ন সেৱাৰ পদসমূহত উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ বাছনি তালিকা আজি প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্ৰাৰম্ভিক আৰু মূল পৰীক্ষাৰ পাছত যোৱা 20 জানুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ মৌখিক সাক্ষাৎকাৰ অনুষ্ঠিত হৈছিল। অসম বিধানসভাৰ কেইবামহলীয়া নতুন সচিবালয় ভৱনটো আজি উদ্বোধন কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই ভৱন উদ্বোধন কৰে। সচিবালয় ভৱনৰ লগতে ডিজিটেল সংগ্ৰহালয় আৰু কৃত্ৰিম বুদ্ধিমত্তাৰে পৰিচালিত অসম বিধানসভাৰ ডিজিটেল ব্যৱস্থা আলিছা, AI ফৰ লেজিছলেটিভ ইণ্টেলিজেন্স ছিষ্টেম অব আছাম উদ্বোধন কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই সন্তুষ্টি প্ৰকাশ কৰে। বহুমহলীয়া অসম বিধানসভাৰ সচিবালয় ভৱনটোৱে বিধানসভাৰ কাৰ্যক্ৰমণিকা নিয়াৰিকৈ পৰিচালনা কৰাত অৰিহণা যোগাব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তদুপৰি অসম বিধানসভাৰ প্ৰায় 100বছৰীয়া পৰিক্ৰমাৰ প্ৰতিখন আইন, সিদ্ধান্ত আদি এই সংগ্ৰহালয়ৰ পৰা আগ্ৰহীসকলে লাভ কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। অসমীয়া, বড়ো, হিন্দী আৰু ইংৰাজী ভাষাত তথ্যসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু উপাধ্যক্ষ ডাঃ নোমল মমিনৰ লগতে আন কেইবাগৰাকীও নেতা উপস্থিত থাকে। জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰ সন্দৰ্ভত আজি কামৰূপ জিলা আৰু ছেছন আদালতত গুৰুত্বপূৰ্ণ শুনানি অনুষ্ঠিত হয়। গোচৰটোৰ 3জন অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামীয়ে দাখিল কৰা পৃথক পৃথক আবেদনৰ শুনানি গ্ৰহণ কৰি আদালতে অহা 2 মাৰ্চত ৰায়দানৰ দিন ধাৰ্য কৰে। উল্লেখযোগ্য যে বিশেষ তদন্তকাৰী গোটে বেংক একাউণ্ট জব্দ কৰাৰ বিৰোধিতা কৰাৰ লগতে গোচৰৰ যাৱতীয় নথিপত্ৰ লাভ নকৰা বুলি শ্যামকানু মহন্তই আদালতত আবেদন দাখিল কৰিছে। একেদৰে সিদ্ধাৰ্থ শৰ্মাই গোচৰৰ পৰা তেওঁক ৰেহাই দিয়া আৰু ছিংগাপুৰৰ আদালতৰ তথ্য প্ৰদান কৰাৰ বাবে আবেদন কৰিছিল। শেখৰজ্যোতি গোস্বামীয়ে তেওঁক গোচৰটোৰ পৰা ৰেহাই দিয়াৰ বাবে আদালতত নতুনকৈ আবেদন দাখিল কৰিছে। এই আটাইকেইখন আবেদন সন্দৰ্ভত আদালতে আজি শুনানি গ্ৰহণ কৰে। লোক অধিবক্তা জিয়াউল কামাৰে এই আবেদনসমূহৰ তীব্ৰ বিৰোধিতা কৰে। অধিবক্তাগৰাকীয়ে সাংবাদিকৰ আগত এইদৰে কয়।
যোৱা 30 একত এইখন ফাইল কৰিছিল, আজি এইখন সম্পূৰ্ণ হ'ল। তাতে আমি কেইবাটাও গুৰুত্বপূৰ্ণ পইণ্টছ কোৰ্টৰ ওচৰত দাঙি ধৰিলোঁ, যেনেকুৱা ছেকশ্যন 4-5 আগৰ IPC এতিয়া BNS, যে যিকোনো ভাৰতৰ নাগৰিকে যদি বাহিৰত কিবা ক্ৰাইম কৰে তেতিয়াহ'লে এইটো ধৰিয়ে লোৱা হ'ব যে ভাৰতৰ নাগৰিকে ভাৰততে জানো ক্ৰাইম কৰিছে, ইট উইল বি ডিম টু বি ডেথ। সেইখিনি আমি ক্ৰোনৰ ৰিপৰ্ট ৰিলাই কৰা নাই, RUD যিটো কয় ৰিলাইড আপন ডকুমেণ্টছ নহয়। আমাৰ অসম পুলিচে যিখিনি তদন্ত কৰিছে সেই মৰ্মে তেওঁলোক ইণ্ডিয়ান চিটিজেন, আৰু গোটেই কনস্পিৰেচিটো গুৱাহাটীত কৰি তেওঁক তাতে মদ খুৱাই তাতে পানীত এৰি দিছিল, সেইকাৰণে তেওঁক তাতে মাৰ্ডাৰ কৰা হ'ল।
সমাগত ৰাজ্য বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দলসমূহৰ মাজত নিৰ্বাচন কেন্দ্ৰিক তৎপৰতা বৃদ্ধি পাইছে। BJPয়ে চলিত মাহতে মিত্ৰতা আৰু প্ৰাৰ্থী সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল'ব বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 20 ফেব্ৰুৱাৰীত পুনৰ অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে অহা 18 ফেব্ৰুৱাৰীত কংগ্ৰেছ দলৰ নেত্ৰী প্ৰিয়ংকা গান্ধী অসমলৈ আহিব। ইপিনে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও নেতা তথা সদস্যই দলীয় দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ লগতে আন দলতো যোগদান কৰা পৰিলক্ষিত হৈছে। অসম ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ভূপেন বৰাই আজি দলটোৰ পৰা পদত্যাগ কৰে। নিৰ্বাচনী প্ৰচাৰ সমিতিৰ অধ্যক্ষৰ পদত থকা শ্ৰীবৰাই ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ শীৰ্ষ বিষয়ালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে নেতাগৰাকীক পদত্যাগ পত্ৰ প্ৰত্যাহাৰৰ বাবে আহান জনোৱা বুলি প্ৰকাশ কৰিছে। শীৰ্ষ কংগ্ৰেছ নেতা জিতেন্দ্ৰ সিঙে প্ৰকাশ কৰা মতে নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই। দলটোৰ বিধায়ক আব্দুল ৰছিদ মণ্ডলে আজি বিয়লি ৰাইজৰ দলত যোগদান কৰিব। কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলী আহমেদে কাইলৈ ৰাইজৰ দলত যোগদান কৰাৰ কথা। আমালৈ এইমাত্ৰ অহা বাতৰি মতে অসম লোকসেৱা আয়োগৰ পৰীক্ষাৰ মুখ্য নিয়ন্ত্ৰকে এটা বিবৃতিযোগে আজি প্ৰকাশিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ফলাফল বাতৰি কৰিছে। শীঘ্ৰেই নতুন তালিকা ঘোষণা কৰা হ'ব বুলি তেওঁ এইবুলি প্ৰকাশ কৰা হৈছে। কাৰ্বি জনগোষ্ঠীৰ কলাকৃষ্টিৰ সংৰক্ষণ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যৰে আজিৰে পৰা কাৰ্বি আংলং জিলাৰ ডিফুৰ সমীপৰ তাৰালাংছত 5-দিনীয়া কাৰ্যসূচীৰে 52 সংখ্যক কাৰ্বি যুৱ মহোৎসৱ অনুষ্ঠিত হৈছে। কাৰ্বি লোকনৃত্য, গীত, সাজপাৰ, পৰম্পৰাগত খেল ধেমালিৰ সংৰক্ষণ, সংবৰ্ধন আৰু প্ৰসাৰ কৰাৰ বাবে কাৰ্বি সাংস্কৃতিক সমাজৰ উদ্যোগত এই যুৱ মহোৎসৱৰ আয়োজন কৰি অহা হৈছে।
কাৰ্যসূচীৰ মতে যুৱ মহোৎসৱৰ স্থলীত অস্থায়ী শিবিল গাঁৱৰ পৰা কাৰ্বি সাংস্কৃতিক সমাজৰ মাণ্ডলিক কমিটিৰ প্ৰতিনিধিৰ যুৱক যুৱতীয়ে পৰম্পৰাগত স্বকীয় সাজপাৰ পৰিধান কৰি সমদৰ বাহিৰ কৰে আৰু চেংচু চেংপিল চেবে চেবে যুৱক যুৱতীয়ে নৃত্য গীতৰ মাজেৰে তাৰালাংছত জীপাৰ কৰি তোলে। কাৰ্বি সাংস্কৃতিক আদিগুৰু ৰাংচেনা চাৰ্পো আৰাধনা কৰাৰ অন্তত শ্বহীদ তৰ্পণ কৰাৰ লগতে কাৰ্বি সাংস্কৃতিক সমাজৰ পতাকা উত্তোলন কৰে।
গুৱাহাটীৰ পাণবজাৰৰ শুক্ৰেশ্বৰস্থিত বালিচন্দা সংঘৰ সৌজন্যত অহা 28 মাৰ্চত জনাৰ্দন মন্দিৰ প্ৰাংগণত সদৌ অসম ভিত্তিত কামৰূপী লোকগীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। 14 বছৰ অনুৰ্ধৰ নিম্ন শাখা আৰু 14 বছৰ ঊৰ্ধৰ উচ্চ শাখাৰ বাবে প্ৰতিযোগিতাৰ ভৰ্তি মাচুল 200 টকা ধাৰ্য কৰা হৈছে। যোগদানৰ প্ৰপত্ৰ জমা দিয়াৰ শেষ তাৰিখ 20 মাৰ্চ ধাৰ্য কৰা হৈছে। বিতং তথ্যৰ বাবে আগ্ৰহীসকলে 9954010445 নম্বৰত যোগাযোগ কৰিব পাৰে। ICC T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি শ্ৰীলংকাৰ পাল্লেকেলে ষ্টেডিয়ামত হ'বলগীয়া তৃতীয়খন খেলত অষ্ট্ৰেলিয়া শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব। খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। বজালি জিলাৰ ভালুকগাঁও নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক তথা সমাজকৰ্মী মহেন্দ্ৰনাথ কাকতিৰ যোৱা নিশা নিজ বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 86 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম বিধানসভাৰ বাজেট অধিৱেশন আৰম্ভ। 2025-26 বিত্তীয় বৰ্ষত ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন 7 লাখ কোটি টকা অতিক্ৰমৰ বিষয়ে ৰাজ্যপালৰ সম্ভাৱনা। বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দল আজি অসমত উপস্থিত। তামোলপুৰত আয়োজিত অনুষ্ঠানত বাক্সা, ওদালগুৰি আৰু তামোলপুৰ জিলাৰ 4,868গৰাকী সম্ভাৱ্য উদ্যোগীক প্ৰথম কিস্তিৰ ধনৰাশি বিতৰণ। অসম লোকসেৱা আয়োগৰ 2024 বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ আজি ঘোষিত ফলাফলৰ তালিকা বাতিল। আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ আজি তৃতীয়খন খেলত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা মুখামুখি। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 শুনিবলৈ পাব।